आप आकाशवाणी बातरी पढ़िछो ऋतुपर्ण बराय। এতিয়া প্ৰধান বাতৰি সমূহ হ'ল দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বন সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সমাৱৰ্তন সমাৰোহত ভাষণ দিয়ে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি পৰিব। এইটো পৰ্যায়ৰ বাবে ভিন ভিন দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ ভিন ভিন ঠাইত অহা 29 এপ্ৰিললৈ পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত গুজৰাট টাইটান্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বন সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সমাৱৰ্তন সমাৰোহত ভাষণ দিছে। সমাৰোহত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীৰ 99 গৰাকী প্ৰশিক্ষণৰত বিষয়াৰ লগতে ভূটানৰ 2 গৰাকী প্ৰশিক্ষণৰত বিষয়াই একাডেমীৰ 2022-24 বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ ভিতৰত মধ্যপ্ৰদেশৰ সৰ্বাধিক 15 গৰাকী বিষয়া থকাৰ বিপৰীতে উত্তৰাখণ্ডৰ 3 গৰাকী বিষয়া আছে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। সেই অনুসৰি আজি বিয়লি 5 বজাত প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব। আজি বিয়লি 5 বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় সভা শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমৰ মাজত প্ৰচাৰ চলাব নোৱাৰিব। এইটো পৰ্যায়ৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত একাধিক ৰোড শ্বত ভাগ লোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পৰহিলৈ 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 89টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত অসমৰ দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিতো ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। এই সমষ্টিসমূহত 77 লাখৰো অধিক সংখ্যক ভোটদাতাই মুঠ 61গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। আজি প্ৰচাৰ অভিযানৰ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে ৰাজনৈতিক সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ চুৰগুজা লোকসভা সমষ্টিৰ অন্তৰ্গত অম্বিকাপুৰত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি কয় যে কংগ্ৰেছ দলে অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা হ্ৰাস কৰি ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ পোষকতা কৰি আহিছে। সংবিধান পৰিৱৰ্তনৰ জৰিয়তে দলটোৱে এনে শ্ৰেণীসমূহৰ অধিকাৰসমূহ নিজৰ ভোট বেংকলৈ পৰিৱৰ্তনৰ চেষ্টা কৰা বুলি অভিযোগ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতবৰ্ষক শক্তিশালী তথা আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ নিবিচৰা পক্ষসমূহে বিৰোধী ঐক্যমঞ্চৰ জৰিয়তে কেন্দ্ৰত এখন দুৰ্বল চৰকাৰ গঠন কৰিবলৈ বিচাৰে। বিজেপি চৰকাৰে সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে হিংসা বিয়পোৱা শক্তিসমূহক সমৰ্থন কৰা বুলিও তেওঁ অভিযোগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ মধ্যপ্ৰদেশৰ সাগৰ আৰু হাৰ্দাত আয়োজিত একোখন নিৰ্বাচনী সভাত ভাগ লোৱাৰ লগতে ভূপালত ৰোড শ্বত অংশগ্ৰহণ কৰিব। একেদৰে ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি জিতু পাটোৱাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱ আৰু সাংসদ বিবেক টংখাই আজি ভূপালৰ চাবুৱা আৰু ধাৰ সংসদীয় সমষ্টিত প্ৰচাৰ অভিযানত ভাগ ল'ব। ৰাজ্যখনৰ কংগ্ৰেছ প্ৰাৰ্থীসকলৰ হৈ ছাত্ৰ সংগঠন NSUIৰ নেতৃত্বই প্ৰচাৰ চলোৱাৰ লগতে BSP আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা বুলি আকাশবাণী ভূপালৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেৰালাত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও আজি ৰাজ্যখনত আয়োজিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সমাৱেশত ভাগ ল'ব। কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অহা 27 এপ্ৰিলত বৰপেটাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। নেতাগৰাকীয়ে গুৱাহাটীত আয়োজিত এখন সংবাদমেলতো ভাষণ দিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জানিবলৈ দিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ কেইঘণ্টামান বাকী থকা অৱস্থাত অসমতো সকলো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাক প্ৰভাৱিত কৰাৰ বাবে পাৰ্যমানে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দলগাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমাৱেশত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ কয় যে অসম চৰকাৰে চলিত বছৰত নতুনকৈ 50,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি নগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। একেদৰে AIUDF দলৰ সভাপতি বদৰুদ্দিন আজমল, বড়োলেণ্ড পিপুল্ছ পাৰ্টী BPFৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু ভিন ভিন ৰাজনৈতিক দলৰ বহুকেইগৰাকী নেতাই আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ জুৰিয়াত দলৰ প্ৰাৰ্থী সুৰেজ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কালি মৰিগাঁও
ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ।
অৰ্থনৈতিক নীতিৰ
সমালোচনাৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল। মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে, এম এছ পি বৃদ্ধি কৰিছে, জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে, আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গেৰাণ্টি, আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গেৰাণ্টি
মোৰ।
পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়তীৰাজ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য ভাৰতবৰ্ষৰ সংস্কাৰ সাধনৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হৈ উঠাটো নিশ্চিত কৰাৰ হকে তৃণমূল পৰ্যায়ত কাম কৰি থকা সকলো লোকৰেই শলাগ লয়। তেওঁ লগতে কয় যে চৰকাৰে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰি তোলাৰ লগতে জনসাধাৰণৰ সপোনক ডেউকা মেলি উৰিবলৈ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্ৰহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। বিয়লি 2 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। এই ভোটকেন্দ্ৰকেইটাত যোৱা 19 এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিং বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ, ৰুংগং সমষ্টিৰ 2টা আৰু নাছো বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত আজিয়েই এই কেন্দ্ৰকেইটাত 17A প্ৰপত্ৰ পৰীক্ষা কৰা হ'ব। অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এই পৰ্যায়ত 4খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি 5গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা 12গৰাকী, বৰপেটাৰ পৰা 14গৰাকী, ধুবুৰীৰ পৰা 13গৰাকী আৰু গুৱাহাটীৰ পৰা মুঠ 8গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 29 এপ্ৰিললৈকে উত্তৰ পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অহা 2-3 দিনত পশ্চিমবংগ, উৰিষ্যা আৰু ছিকিমত বৰষুণ দিব পাৰে বুলি পূৰ্বাভাস প্ৰকাশ কৰিছে। মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া আৰু দক্ষিণ ভাৰতৰ কেইবাটাও অঞ্চলত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে বুলি জনাইছে। গ্ৰীষ্ম প্ৰভাৱৰ কথা উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি পশ্চিমবংগ, উৰিষ্যা, কৰ্ণাটক, ৰায়ালসীমা, ছিকিম, তামিলনাডু, ঝাৰখণ্ড, বিহাৰ, তেলেংগানা, পূব উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু য়ানমৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহৰ সম্ভাৱনা আছে। ইফালে কালি হোৱা পাতল বৰষুণ আৰু বতাহৰ বাবে দিল্লীৰ বিভিন্ন প্ৰান্তত বতৰ অনুকূল নহয় বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। প্ৰতিকূল বতৰৰ বাবে কালি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা 15খন বিমানৰ পথ পৰিৱৰ্তন কৰা হয়। এই বিমানসমূহৰ ভিতৰত 9খন বিমান জয়পুৰলৈ, 2খনকৈ অমৃতসৰ আৰু লক্ষ্ণৌলৈ, 1খনকৈ মুম্বাই আৰু চণ্ডীগড়লৈ পঠিওৱা হৈছে। তীব্ৰ গৰমৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা ৰাজ্য চৰকাৰে অহা 4 দিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। শিক্ষা বিভাগৰ সচিবে প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যখনৰ সকলো চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আজিৰে পৰা 27 এপ্ৰিললৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনসাধাৰণক ৰ'দৰ পৰা আঁতৰি থাকিবলৈ দিছে। জিলা প্ৰশাসনসমূহক জৰুৰীকালীন সেৱা কেন্দ্ৰ সক্ৰিয় কৰি ৰাখিবলৈ আৰু সকলো অঞ্চললৈ নিৰৱিচ্ছিন্নভাৱে বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ আৰু দিল্লী কেপিটেলছ পৰস্পৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বন সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সমাৱৰ্তন সমাৰোহত ভাষণ দিয়ে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি পৰিব। এইটো পৰ্যায়ৰ বাবে ভিন ভিন দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত গুজৰাট টাইটান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিছে।